ଏହା ଆକାଶବାଣୀ। বাতৰি কৈছো মঞ্জিৎ গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাত আজি বিদেশী অৱদান সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত আলোচনা কৰা হ'ব। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে অসমত EVM আৰু VVPATৰ দ্বিতীয় ৰেণ্ডমাইজেচন সম্পূৰ্ণ কৰা হৈছে। ক্ৰিমিয়াত ৰাছিয়াৰ সামৰিক পৰিবহণৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 29 লোক নিহত হয়। ঝাৰখণ্ডৰ ৰাঁচীত আজি ষোড়শ হকী ইণ্ডিয়া ছাব জুনিয়ৰ মহিলাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2026 অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত চতুৰ্থখন খেলত পঞ্জাব কিংছে গুজৰাট টাইটানছক 3 উইকেটত পৰাস্ত কৰে। লোকসভাত আজি বিদেশী অৱদান সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত আলোচনা কৰা হ'ব। ইয়াৰ জৰিয়তে বিদেশী অৱদান আইন 2010 সংশোধন কৰা হ'ব। নিম্ন সদনত আজি জনবিশ্বাস বিধেয়ক 2026 সন্দৰ্ভতো আলোচনা কৰাৰ কথা আছে। ইয়াত কিছুসংখ্যক অপৰাধ অপৰাধমুক্ত আৰু যুক্তিসংগতকৰণৰ বাবে কিছুসংখ্যক আইন সংশোধন কৰা হ'ব, যাতে জীৱন যাপন আৰু ব্যৱসায়ত সুচলতা অনাৰ উদ্দেশ্যে আস্থাভিত্তিক আধাৰিত শাসন ব্যৱস্থা অধিক শক্তিশালী কৰা হ'ব। ৰাজ্যসভাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী বিধেয়ক 2026 সন্দৰ্ভতো আলোচনা কৰা হ'ব। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে অসমত EVM আৰু VVPATৰ দ্বিতীয় ৰেণ্ডমাইজেচন সম্পূৰ্ণ হৈছে। EVM পৰিচালনা ব্যৱস্থাৰ জৰিয়তে ৰিটাৰ্ণিং বিষয়াসকলে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ উপস্থিতিত এই প্ৰক্ৰিয়া সম্পন্ন কৰি ভোটকেন্দ্ৰলৈ মেচিন আবণ্টনৰ ক্ষেত্ৰত স্বচ্ছতা নিশ্চিত কৰে। ভোটগ্ৰহণ সঁজুলি বাছনিৰ ক্ষেত্ৰত এনে কাৰিকৰী পদ্ধতিৰ প্ৰয়োগে নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতাক অধিক শক্তিশালী কৰি তোলে। ভাৰতীয় নিৰ্বাচন আয়োগে উল্লেখ কৰিছে যে এই আবণ্টিত EVM আৰু VVPATৰ তালিকাৰ বিষয়ে সকলো প্ৰাৰ্থীক অৱগত কৰোৱা হ'ব। কেৰালা আৰু পুডুচেৰীত দ্বিতীয়টো ৰেণ্ডমাইজেচন সম্পূৰ্ণ হোৱাৰ লগতে গোৱা, কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ উপ নিৰ্বাচনৰ বাবেও এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। এই ৰাজ্যসমূহৰ লগতে অসমত অহা 9 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ক্ৰিমিয়াত ৰাছিয়াৰ সামৰিক পৰিবহণৰ AN-26 বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 29 লোক নিহত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পাছত বিমানখনে ক্ৰিমিয়া উপদ্বীপৰ এটা শিলত খুন্দা মাৰে। ইয়াৰ ফলত 23 যাত্ৰী আৰু 6 বিমানকৰ্মীৰ মৃত্যু হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। দেশত আজিৰে পৰা বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ কাম কাজ আৰম্ভ হ'ব। দুটা পৰ্যায়ত অৰ্থাৎ বাসগৃহৰ তালিকা প্ৰস্তুত আৰু জনসংখ্যাৰ গণনাৰে লোকপিয়ল সম্পন্ন হ'ব আৰু ইয়াৰ বাবে 2027ৰ 1 মাৰ্চক প্ৰাসংগিক তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। প্ৰথমবাৰৰ বাবে আজিৰ পৰা চলিত মাহৰ 15 তাৰিখলৈকে স্বগণনা বিকল্পৰ জৰিয়তে ডিজিটেল মাধ্যমেৰে লোকপিয়লৰ ব্যৱস্থা কৰা হৈছে। 16 এপ্ৰিলৰ পৰা 15 মেলৈকে বাসগৃহৰ তালিকা প্ৰস্তুত কৰা হ'ব। এই প্ৰক্ৰিয়াত সকলো অট্টালিকা, বাসগৃহৰ তথ্য সংগ্ৰহ কৰাৰ লগতে গঠনৰ ধৰণ, গৃহৰ অৱস্থা, সুবিধা আৰু সম্পত্তিৰ তথ্য সংগ্ৰহ কৰা হ'ব। ইয়াৰ উপৰি অট্টালিকাসমূহৰ জিঅ' টেগিং আৰু প্ৰতিটো বাসগৃহৰ বাবে একক চিনাক্তকৰণ নম্বৰ প্ৰদান কৰা হ'ব। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, গোৱা, কৰ্ণাটক, লক্ষদ্বীপ, মিজোৰাম, ওড়িশা, ছিকিম আৰু দিল্লীকে ধৰি 11খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই গণনা আৰম্ভ কৰা হ'ব। মে মাহত 9খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, জুন মাহত 3খন, জুলাই মাহত 2খন আৰু আগষ্ট মাহত 2খন ৰাজ্যত এই প্ৰক্ৰিয়া সমাপন কৰা হ'ব। ডিজিটেল স্বগণনা অনুশীলন হৈছে এক নিৰাপদ ৱেবভিত্তিক সুবিধা যাৰ জৰিয়তে নাগৰিকে ঘৰে ঘৰে জৰীপৰ পূৰ্বে 16টা ভাষাত পোনপটীয়াকৈ নিজৰ সবিশেষ তথ্য অনলাইন মাধ্যমেৰে দাখিল কৰিব পাৰিব। তথ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ দেশতে 2027ৰ লোকপিয়লত 30 লাখতকৈ অধিক গণনাকাৰী, তত্বাৱধায়ক আৰু অন্যান্য বিষয়া জড়িত হ'ব। দ্বিতীয় পৰ্যায় অৰ্থাৎ জনসংখ্যা গণনা অহা বছৰৰ 2 ফেব্ৰুৱাৰী ভিতৰত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত বয়স, লিংগ, বৃত্তি, সাক্ষৰতা আৰু জাতিৰ সবিশেষকে ধৰি ব্যক্তিগত পৰ্যায়ৰ তথ্য সংগ্ৰহ কৰাত গুৰুত্ব দিয়া হ'ব। কেন্দ্ৰই 2027ৰ লোকপিয়লৰ বাবে 11,718 কোটিৰো অধিক ধন ব্যয়ৰ অনুমোদন জনাইছে। মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে প্ৰেছ বিবৃতিযোগে সদৰি কৰিছে যে 2026ৰ 1 জানুৱাৰীৰ পৰা প্ৰশাসনিক সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰু যোৱা বছৰৰ 9 নৱেম্বৰ মাহত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পৰীক্ষামূলকভাৱে প্ৰথম পৰ্যায়ৰ কাম কাজ আৰম্ভ কৰা হৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰে দেশজুৰি PNGৰ সংযোগ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই অভিযানৰ দ্বিতীয় পৰ্যায় অহা 30 জুনলৈ সম্প্ৰসাৰিত কৰিছে। তদুপৰি মহানগৰসমূহৰ গেছ বিতৰকসকলক ঘৰুৱা PNG সংযোগ ব্যৱস্থা অধিক দ্ৰুত কৰি তুলিবলৈ নিৰ্দেশ দিয়া হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 3 মাৰ্চত ঘৰুৱা তথা বাণিজ্যিক সংযোগকে ধৰি 3 লাখতকৈও অধিক সংযোগ কাৰ্যক্ষম কৰি তোলা হৈছে। অতিৰিক্তকৈ 2,70,000তকৈ অধিক সংযোগ কাৰ্যক্ষম কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি পহিলা মাৰ্চৰ পৰা দৈনিক গড়ে 50 লাখতকৈও অধিক ঘৰুৱা এল পি জি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে। চৰকাৰে দেশত পেট্ৰল, ডিজেল, এল পি জি আৰু পি এন জি যথেষ্ট পৰিমাণে মজুত আছে বুলিও নিশ্চিত কৰিছে। এই সন্দৰ্ভত শেহতীয়াকৈ বিয়পি পৰা উৰা বাতৰি নজ্জাত কৰি চৰকাৰে সংবাদমেলৰ জৰিয়তে কেইবাবাৰো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সঠিক তথ্য প্ৰকাশ কৰাৰ বাবে আহান জনাইছে। বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে সংঘৰ্ষজৰ্জৰ অঞ্চলত সকলো ভাৰতীয় জাহাজ সুৰক্ষিত হৈ আছে বুলি প্ৰকাশ কৰি কয় যে বিগত 24 ঘণ্টাত ভাৰতীয় জাহাজ সন্দৰ্ভত কোনো নেতিবাচক তথ্য অহা নাই। বিগত 24 ঘণ্টাত 9খন ভাৰতীয় জাহাজকে ধৰি এতিয়ালৈ 959খনতকৈ অধিক ভাৰতীয় জাহাজ নিৰাপদে সংশ্লিষ্ট অঞ্চলসমূহ পাৰ হৈ অহা বুলিও মন্ত্ৰালয়ে সদৰি কৰে। দেশৰ বন্দৰসমূহত সকলো কাম কাজ স্বাভাৱিকভাৱে অব্যাহত আছে বুলিও মন্ত্ৰালয়ে সদৰি কৰে। আনহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 28 ফেব্ৰুৱাৰীৰ পৰা 5,72,000 যাত্ৰী সুকলমে দেশলৈ উভতি আহিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে ইৰাণক হৰ্মুজ জলদ্বীপ পুনৰ মুকলি কৰিবলৈ বাধ্য কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ পৰিপ্ৰেক্ষিততো তেওঁ আমেৰিকাৰ সামৰিক বাহিনী প্ৰত্যাহাৰ কৰিবলৈ এতিয়াও সাজু হোৱা নাই বুলি উল্লেখ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ট্ৰাম্পে আন্তঃৰাষ্ট্ৰীয় মিত্ৰ দেশসমূহৰ প্ৰতি অবিৰত হতাশা প্ৰকাশ কৰি কয় যে তেওঁলোকে এই গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথটো সুৰক্ষিত কৰাৰ দায়িত্ব ল'ব লাগিব। ইৰাণৰ বিৰুদ্ধে আমেৰিকা ইজৰাইলৰ যুদ্ধত যোগদান কৰিবলৈ ব্ৰিটেইনকে ধৰি অন্যান্য ৰাষ্ট্ৰই সামৰিক বাহিনী নিয়োগ নকৰাত তেওঁ হতাশা প্ৰকাশ কৰি কয় যে তেওঁ এতিয়াও আমেৰিকান বাহিনীক এই প্ৰচেষ্টাৰ পৰা আঁতৰাই নিব পৰা নাই। জাহাজ পৰিবহণ আৰু আঞ্চলিক আন্তঃগাঁথনিৰ ওপৰত ইৰাণৰ ধাৰাবাহিক আক্ৰমণৰ পাছতো ট্ৰাম্পে কয় যে বিশ্বৰ 20% তেল পৰিবহণৰ সুবিধা প্ৰদান কৰা হৰ্মুজ জলদ্বীপত কোনো প্ৰকৃত ভাবুকি নাই। আন আন ৰাষ্ট্ৰসমূহক যদি তেলৰ প্ৰয়োজন হয় তেন্তে তেওঁলোকে তেলৰ সুৰক্ষাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগিব বুলিও ট্ৰাম্পে যুক্তি দৰ্শায়। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে চাৰ্জশ্বীট নামৰ নথি পত্ৰ দাখিল কৰিছে য'ত চেন্নাই ডি এম কে চৰকাৰৰ সৈতে জড়িত অভিযোগ সন্নিৱিষ্ট কৰা হৈছে। তেওঁ সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত কয় যে এই নিৰ্বাচন ৰাজ্যখনৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। আইন শৃংখলাৰ সমস্যা, অপৰাধ আৰু নিৰ্বাচনী প্ৰস্তুতি কাৰ্যকৰী নকৰাকে ধৰি বিভিন্ন বিষয়ৰ উদ্ধৃতি দি তেওঁ কয় যে ডি এম কেৰ কৰ্মীসকল মহিলা, শিশু, যুৱক যুৱতী, কৃষক আৰু দলিতৰ বিৰুদ্ধে কেইবাটাও গোচৰ জড়িত হৈ আছে। ডি এম কে চৰকাৰৰ অনিয়মৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে দলটো বংশগত শাসনৰ প্ৰতি আগ্ৰহী, যিয়ে চৰকাৰৰ কাৰ্যক্ষমতা দুৰ্বল কৰি তুলিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতা যোৱা নিশা নিউ চণ্ডীগড়ৰ মুলানপুৰস্থিত য়াদবিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থখন খেলত পঞ্জাব কিংছে নৱাগত খেলুৱৈ কুপাৰ কনলীৰ অপৰাজিত 72 ৰাণৰ সহায়েৰে গুজৰাট টাইটানছক 3 উইকেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 162 ৰাণ সংগ্ৰহ কৰে। কুপাৰক মেন অব দ্য মেটচ ঘোষণা কৰা হয়। আজি লক্ষ্ণৌৰ ভাৰতৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া 5ম খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দেহলী কেপিটেলছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ঝাৰখণ্ডৰ ৰাঁচীত আজি 16 হকী ইণ্ডিয়া ছাব জুনিয়ৰ মহিলাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2026 অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতা অহা 12 এপ্ৰিললৈ চলিব। প্ৰতিযোগিতাৰ এ ডিভিজনত 12টা দলক 4টা পুলত ভাগ কৰা হ'ব। নকআউট খেলসমূহ 9 এপ্ৰিলত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন 12 এপ্ৰিলত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ সকলো খেল মোৰাং গোমকে জয়পাল সিং এষ্ট্ৰোটাৰ্ফ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এএফচি এছিয়ান কাপ ছৌদি আৰৱ 2027 কোৱালিফায়াৰ্ছ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ চিত কালি ভাৰতে কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হংকঙক 2-1 গলত পৰাস্ত কৰে। খেলখনত ৰিয়ান উইলিয়ামছ আৰু আকাশ মিশ্ৰৰ আগতীয়া ষ্ট্ৰাইকে ব্লু টাইগাৰ্ছৰ কোৱালিফায়িং অভিযানৰ প্ৰথমটো জয় নিশ্চিত কৰে। এখনত জয়, 2খনত ড্ৰ আৰু 3খনত পৰাজয়ৰে ভাৰতে 5 পইণ্ট লাভ কৰি অভিযান সমাপ্ত কৰে। ছিংগাপুৰে 14 পইণ্টেৰে তালিকাত শীৰ্ষস্থান দখল কৰি এছিয়ান কাপৰ বাবে অৰ্হতা লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। লোকসভাত আজি বিদেশী অৱদান সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত আলোচনা কৰা হ'ব। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে অসমত ইভিএম আৰু ভিভিপেটৰ দ্বিতীয় ৰেণ্ডমাইজেচন সম্পূৰ্ণ কৰা হৈছে। ক্ৰিমিয়াত ৰাছিয়াৰ সামৰিক পৰিবহণৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 29 জন লোক নিহত হয়। ঝাৰখণ্ডৰ ৰাঁচীত আজি 16 হকী ইণ্ডিয়া ছাব জুনিয়ৰ মহিলাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2026 অনুষ্ঠিত হ'ব আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত চতুৰ্থখন খেলত পাঞ্জাব কিংছে গুজৰাট টাইটেন্সক পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।